আমোচ ভাববাদী পুস্তক 7 অধ্যায় ভৱিষ্যতত দণ্ডৰ বিষয়ে আমোচৰ তিনিটা দৰ্শন। প্ৰভু যিহুৱাই মোক এই দৰ্শন দেখুৱালে, চোৱা, যেতিয়া দ্বিতীয়বাৰ শস্য বাঢ়িবলৈ আৰম্ভ কৰিলে, সেই সময়ত তেওঁ কাকতি ফৰিংবোৰ সৃষ্টি কৰিছিল। ৰজাই প্ৰথম শস্য দোৱাৰ পাছত এইটো আছিল দ্বিতীয় শস্যৰ খেতি। সেই কাকতি ফৰিংবোৰে যেতিয়া দেশৰ সকলো সেউজীয়া শাক পাচলি খাই শেষ কৰি পেলাইছিল, তেতিয়া মই মিনতি কৰিলোঁ, হে প্ৰভু যিহুৱা, অনুগ্ৰহ কৰি ক্ষমা কৰক, জাকুবনো কেনেকৈ জীয়াই থাকিব, তেওঁ যে অতি সৰু। তেতিয়া যিহুৱাই এই বিষয়ত মন সলনি কৰি ক'লে, এইদৰে নঘটিব। প্ৰভু যিহুৱাই মোক এইদৰে দৰ্শন দিলে, যিহুৱা ঈশ্বৰে বিচাৰৰ অৰ্থে অগ্নিক মাতিলে, সেই অগ্নিয়ে মহাসমুদ্ৰ শুকুৱাই পেলালে আৰু ভূমিকো গ্ৰাস কৰিবলৈ ধৰিলে। তেতিয়া মই ক'লো, হে প্ৰভু যিহুৱা, মই অনুৰোধ কৰিছো, আপুনি ক্ষান্ত হওক, জাকুবনো কেনেকৈ জীয়াই থাকিব, তেওঁ যে অতি সৰু। তেতিয়া যিহুৱাই এই বিষয়ত মন সলনি কৰি ক'লে, এইদৰে নঘটিব। তেওঁ মোক পুনৰ এটা দৰ্শন দিলে, প্ৰভুৱে এডাল ওলোম জৰি হাতত লৈ ওলোমৰ জোখ লৈ তৈয়াৰ কৰা এটা দেৱালৰ ওচৰত থিয় হৈ আছিল। যিহুৱাই মোক ক'লে, হে আমোচ, তুমি কি দেখিছা? তেতিয়া মই ক'লো, এডাল ওলোম জৰি দেখিছো। তেতিয়া প্ৰভুৱে ক'লে, চোৱা, মই মোৰ প্ৰজা ইজৰাইলৰ মাজত এডাল ওলোম জৰি ৰাখিছো, তেওঁলোকক মই আৰু কেতিয়াও ক্ষমা নকৰিম। ইছাকৰ বংশৰ ওখ ঠাইৰ মঠবোৰ ধ্বংস হ'ব আৰু ইজৰাইলৰ পূৰ্ণ ধামবোৰ উচ্ছন্ন হ'ব। মই তৰোৱাল লৈ জাৰবিয়ামৰ বংশৰ বিৰুদ্ধে উঠিম। অমচীয়া পুৰোহিতে ৰজাক আপত্তি জনোৱা। তাৰ পাছত বৈতেলৰ পুৰোহিত অমচীয়া ইজৰাইলৰ ৰজা জাৰবিয়ামৰ ওচৰলৈ এই খবৰ কৈ পঠালে, ইজৰাইলৰ বংশৰ মাজত আপোনাৰ বিৰুদ্ধে আমোচে চক্ৰান্ত কৰিছে, দেশৰ লোকসকলে তেওঁৰ কোনো কথা সহিব পৰা নাই। আমোচে এই কথা কৈছে, জাৰবিয়াম তৰোৱালৰ আঘাতৰ দ্বাৰাই মৃত্যু হ'ব, ইজৰাইল অৱশ্যে নিজ দেশৰ পৰা বন্দী হৈ আন দেশলৈ যাব লাগিব। অমচীয়াই আমোচক ক'লে, হে ভাববাদী, যোৱা, তুমি ইয়াৰ পৰা যিহুদা দেশলৈ গুচি যোৱা, তাতে ভাববাদী হিচাপে জীৱিকা উলিওৱা আৰু তাতেই ভাববাণী প্ৰচাৰ কৰা, কিন্তু বৈতেলত হলে পুনৰ ভাববাণী প্ৰচাৰ নকৰিবা, কিয়নো এই ঠাই ৰজাৰ পুণ্যধাম আৰু এক ৰাজকীয় মন্দিৰ। তেতিয়া আমোচে উত্তৰ দি অমচীয়াক ক'লে, মই ভাববাদীও নহওঁ, নাইবা ভাববাদী হিস্যও নহওঁ, মই এজন পশুৰখীয়া আৰু ডিমৰু গছবোৰ ফল সংগ্ৰহ কৰোঁতা আছিলো। যিহুৱাই মোক মেৰ ছাগৰ জাক চৰোৱা কাৰ্যৰ পৰা আনি মোক ক'লে, তুমি যোৱা আৰু মোৰ ইজৰাইলৰ লোকসকলৰ আগত গৈ ভাববাণী প্ৰচাৰ কৰা। তেনেহ'লে এতিয়া আপুনি যিহুৱাৰ বাক্য শুনক, আপুনি কৈছে ইজৰাইলৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ নকৰিবা আৰু ইছহাকৰ বংশৰ বিৰুদ্ধেও প্ৰচাৰ নকৰিবা। সেইবাবে যিহুৱাই এই কথা কৈছে, তোমাৰ ভাইজ্যা নগৰখনৰ মাজত বেচা হ'ব, তোমাৰ ল'ৰা ছোৱালী তৰোৱালৰ দ্বাৰাই পতিত হ'ব, তোমাৰ মাটি জুখি জুখি আনৰ মাজত ভগাই দিয়া হ'ব, তুমি নিজেও এক অখুচি দেশত মৰিবা, ইজৰাইলক নিজ দেশৰ পৰা দেশান্তৰিত হ'ব।